আছিল। বিৰোধী আঞ্চলিক জাতিৰ পুহিছিল গাৰিকৃহ সভাপতিয়ে। সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমৰ্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহুৰী চুকলৈ প্ৰায় 15 কিলোমিটাৰ পথ চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। ইয়াৰ পাছতে মাজুলী নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে মন্ত্ৰী ৰমেশ চেডু, বিধায়ক ভুৱন ৰাম আৰু মিত্ৰ দলৰ কাৰ্যকৰ্তাসকলে এই সভাত অংশগ্ৰহণ কৰে। অহা 7 মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপা নেতা ফণীভূষণ চৌধুৰীয়ে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ সৈতে মত বিনিময় কৰে। সৰভোগৰ আহোম পথাৰ, চাফা, কামাৰ আদি অঞ্চলত অনুষ্ঠিত ৰাজহুৱা সভাতো তেওঁ অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে বৰপেটা ৰোডতো নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে বৰপেটা সমষ্টিৰ চি পি এম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে পাকা বেগবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যৰ 3টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত সমষ্টিসমূহত প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। পৃথকে পৃথকে 14টা লোকসভা সমষ্টিত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত বন্ধ ঘোষণা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অহা 26 এপ্ৰিলত দৰং, ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত প্ৰশাসনে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। আসন্ন লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণগতিৰে প্ৰস্তুতি চলাইছে। প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াসকলক প্ৰশিক্ষণ দিয়া হ'ব। আনহাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া সুষমভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে ডিমৌ বিধানসভা সমষ্টি আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ 105গৰাকী সূক্ষ্ম পৰ্যবেক্ষকক নিয়োজিত কৰা হৈছে। এই পৰ্যবেক্ষকসকলক সুচাৰুৰূপে কাৰ্য সমাপন কৰিব পৰাকৈ জিলা প্ৰশাসনে কাইলৈ শিৱসাগৰ বিশ্ববিদ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে মৰিগাঁও জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশী শৰ্মাই আজি মৰিগাঁও মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। নিৰ্বাচনৰ বিষয়াগৰাকীয়ে অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনায়। লগতে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ পৰামৰ্শ প্ৰদান কৰে। কামাপুৰৰ সৌৰাগুৰি স্থিত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰে। বিৰোধী দলক তীব্ৰ ভাষালৈ সমালোচনা কৰি তেওঁ কয় যে তেওঁলোকৰ শাসনকালত অসম তথা বি টি আৰৰ উন্নয়ন হোৱাৰ পৰিৱৰ্তে হত্যা, হিংসা আৰু বৃহৎ দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছিল। সংবাদদাতা তেওঁ দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এ প্ৰাৰ্থী জয় সুনিশ্চিত হোৱাটো উল্লেখ কৰে। বাক্সা জিলাৰ শালবাৰীত আজি বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে এন ডি এৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰিবলৈ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি ই ভি এমসমূহ বিতৰণৰ পূৰ্বে পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ই ভি এম, ভি ভি পেট আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব। উল্লেখযোগ্য যে অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ 5খন আসনৰ বাবে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি অহা শিলাবৃষ্টি আৰু ধুমুহাই বিশ্বৰ ক্ষতিসাধন কৰিছে। ধুমুহা, বজ্ৰপাত আৰু নাও দুৰ্ঘটনাত 4গৰাকী লোকৰ মৃত্যু হৈছে। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমৰাত এগৰাকীকৈ লোকৰ প্ৰাণহানি হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে।